Akasani. বাতৰি পঢ়িছে নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে সন্ত্ৰাসবাদক দেশৰ পৰা পলিঅ' পোখাই উৎখাত কৰাৰ সময় আহি পৰিছে। কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমত 6খন নতুন আয়ুষ চিকিৎসালয় স্থাপন কৰা হ'ব বুলি ঘোষণা কৰিছে। ছিকিমত আকস্মিক বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 30লৈ বৃদ্ধি পাইছে। মধ্যপ্ৰাচ্যৰ দক্ষিণ আৰু মধ্য ইজৰাইলত কালি পেলেষ্টাইনৰ উগ্ৰপন্থী গোট হামাছে অতৰ্কিত কৰা ৰকেট আক্ৰমণৰ ঘটনাত কমেও 150জন লোক নিহত হৈছে। আৰু চীনৰ হাংচুত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে 28টা সোণ, 38টা ৰূপ আৰু 41টা ব্ৰঞ্জসহ মুঠ 107টা পদক লাভ কৰি অভিলেখ গঢ়িছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে সন্ত্ৰাসবাদক দেশৰ পৰা পুলিয়ে পোখাই উৎখাত কৰাৰ সময় আহি পৰিছে। তেওঁ কয় যে সন্ত্ৰাসবাদৰ সন্মুখীন হোৱাৰ বাবে আমি শূন্য সহনশীলতাৰ নীতিৰে আগবাঢ়িব লাগিব। উত্তৰাখণ্ডৰ ডেৰাডুনত কালি 49 সংখ্যক সৰ্বভাৰতীয় আৰক্ষী বিজ্ঞান মহাসভাক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীশ্বাহে কয় যে ভাৰতৰ প্ৰগতিৰ বাবে দেশত আইন শৃংখলা, অভ্যন্তৰীণ সুৰক্ষা আৰু সীমান্ত সুৰক্ষা ব্যৱস্থা সুদৃঢ় কৰিবই লাগিব। তেওঁ কয় যে বিগত 9 বছৰত কেন্দ্ৰীয় চৰকাৰে জম্মু কাশ্মীৰ, বাওপন্থী সন্ত্ৰাসবাদ প্ৰভাৱিত এলেকা আৰু উত্তৰ পূৰ্বাঞ্চলৰ আইন শৃংখলা পৰিস্থিতি উন্নত কৰাৰ ক্ষেত্ৰত চকুত লগা ধৰণৰ সাফল্য অৰ্জন কৰিছে। বাওপন্থী উগ্ৰবাদ প্ৰভাৱিত এলেকাসমূহত হিংসা হ্ৰাস পোৱাৰ বাবে উন্নয়নে গতি লাভ কৰিছে বুলি শ্ৰীশ্বাহে প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে টেহৰী জিলাৰ নৰেন্দ্ৰ নগৰত আয়োজিত কেন্দ্ৰীয় আঞ্চলিক পৰিষদৰ 24 সংখ্যক বৈঠকত অধ্যক্ষতা কৰে। কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমত 6খন নতুন আয়ুষ চিকিৎসালয় স্থাপন কৰা হ'ব বুলি ঘোষণা কৰিছে। মাজুলীত কালি ৰাষ্ট্ৰীয় আয়ুষ অভিযানৰ অধীনত স্থাপন কৰা ৰাজ্যৰ দ্বিতীয়খন আয়ুৰ্বেদিক চিকিৎসালয় উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰে। ইয়াৰ ভিতৰত 50খন বিচনাযুক্ত চিকিৎসালয় কলিয়াবৰ, মৰিগাঁও, কোকৰাঝাৰ আৰু বাক্সাত স্থাপন কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে 30খন বিচনাযুক্ত এখন চিকিৎসালয় ডিফুত আৰু আন এখন 10খন বিচনাযুক্ত চিকিৎসালয় বজালীত স্থাপন কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। ইয়াৰ লগতে অসমত 289টা আয়ুষ, স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ কাৰ্যক্ষম হৈ আছে বুলি শ্ৰীসোণোৱালে জানিবলৈ দিয়ে। তদুপৰি 200টা অতিৰিক্ত এনে কেন্দ্ৰ শীঘ্ৰেই স্থাপন কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে কয়। ৰাজ্যৰ প্ৰতিখন জিলাতেই মুঠ 100খন আয়ুষ ঔষধ কেন্দ্ৰ মুকলি কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীসোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত পৰম্পৰাগত ঔষধ আৰু স্বাস্থ্যসেৱা খণ্ডত যথেষ্ট উন্নতি হোৱা পৰিলক্ষিত হৈছে। অসম চৰকাৰে আজি বিয়লি গুৱাহাটীত 1182জন আদিবাসী উগ্ৰপন্থীক 4,00,000 টকাকৈ প্ৰদান কৰিব। এই উগ্ৰপন্থী কেইজন আদিবাসী কোব্ৰা মিলিটেৰী অব আছাম, অল আদিবাসী নেশ্যনেল লিবাৰেশ্যন আৰ্মি, বেইছা কমাণ্ডো ফৰ্চ, আদিবাসী পিপলছ আৰ্মি আৰু চান্থাল টাইগাৰ্ছ ফৰ্চ নামৰ 5টা উগ্ৰপন্থী সংগঠনৰ সদস্য। তেওঁলোকে যোৱা জুলাইত অস্ত্ৰ সম্বৰণ কৰিছিল আৰু অসম চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এই সদস্যকেইগৰাকীক 4,00,000 টকাকৈ চেক প্ৰদান কৰিব। অসমৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকিব। টানজানিয়াৰ ৰাষ্ট্ৰপতি ছামিয়া ছুলুহু হাছান আজি 4দিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হ'ব। এই ভ্ৰমণকালত অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব আৰু বুজাবুজি চুক্তিৰ বিনিময় কৰিব। বিদেশ মন্ত্ৰালয়ে কৈছে যে টানজানিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক কাইলৈ ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে অভ্যৰ্থনা জনোৱা হ'ব আৰু পাছত তেওঁক ৰাজঘাটত আয়োজিত পুষ্পাৰ্ঘ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত তেওঁ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব আৰু দুয়ো দেশৰ মাজত বুজাবুজি চুক্তি বিনিময় কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত টানজানিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে এখন আনুষ্ঠানিক বৈঠকত মিলিত হ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ছিকিমত আকস্মিক বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 30লৈ বৃদ্ধি পাইছে। এই পৰ্যন্ত 81জন লোক সন্ধানহীন হৈ আছে। ৰাজ্যখনত মুঠ 1320টা গৃহ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে আৰু ডাৱৰ বিস্ফোৰণৰ ফলত 30টা নৈ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে সৃষ্টি হোৱা আকস্মিক বানে 13খন দলং উটুৱাই নিছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত দুৰ্গত ৰাইজৰ বাবে 30টা সাহায্য শিবিৰ মুকলি কৰা হৈছে। এই শিবিৰসমূহত 7,000 অধিক লোকে আশ্ৰয় লৈ আছে। ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙে কালি মংগন জিলাৰ বান ক্ষতিগ্ৰস্ত নাগা এলেকা পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণলৈ সকলো ধৰণৰ সহায় সাহায্য আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে। ইপিনে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় কুমাৰ মিশ্ৰাই কালি গেংটকৰ টাছিলিং সচিবালয়ত ছিকিমৰ মুখ্য সচিব, বিভিন্ন বিভাগ, সেনা আৰু অন্যান্য সংস্থাৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত শ্ৰীমিশ্ৰাই কয় যে কেন্দ্ৰীয় চৰকাৰে ছিকিমৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু ৰাজ্যখনলৈ সকলো ধৰণৰ প্ৰয়োজনীয় সাহায্য আগবঢ়োৱা হৈছে। শ্ৰীমিশ্ৰাই লগতে বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা ৰামপো আৰু বৰডাং এলেকাও পৰিদৰ্শন কৰে। মধ্যপ্ৰাচ্যৰ দক্ষিণ আৰু মধ্য ইজৰাইলত কালি পেলেষ্টাইনৰ উগ্ৰপন্থী গোট হামাছে অতৰ্কিতকৈ ৰকেট আক্ৰমণৰ ঘটনাত কমেও 150 জন লোক নিহত হোৱাৰ লগতে 1100ৰো অধিক লোক আহত হৈছে। আমালৈ অহা বাতৰি অনুসৰি ইজৰাইলৰ মেয়ৰ আৰু চাৰ হানেগেভ আঞ্চলিক পৰিষদৰ মুৰববী অৰ্চি লিপচিনো এই ভয়াৱহ আক্ৰমণত নিহত হৈছে। চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি ইজৰাইলৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে সন্ত্ৰাসবাদী গোটটোৱে ইজৰাইলৰ ভালেসংখ্যক লোকক গাজাত আবদ্ধ কৰি ৰাখিছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেশখনৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কৈছে যে ইজৰাইলত বৰ্তমান যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে আৰু দেশখন এই যুদ্ধত জয়ী হবলৈ সক্ষম হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে ভাৰত এই আক্ৰমণৰ বলি হোৱা নিৰীহ লোক আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে আছে। শ্ৰীমোদীয়ে কয় যে ভাৰত এই সংকটৰ সময়ত ইজৰাইলৰ জনসাধাৰণৰ সৈতে ঐক্যবদ্ধভাৱে থিয় হৈ আছে। চীনৰ হাংচৌত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে 28টা সোণ, 38টা ৰূপ আৰু 41টা ব্ৰঞ্জসহ মুঠ 107টা পদক লাভ কৰি অভিলেখ গঢ়িছে। ভাৰতে কালি প্ৰতিযোগিতাৰ চতুৰ্দশ দিনা 6টা সোণ, 4টা ৰূপ আৰু 2টা ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ভাৰতে কাবাডী, বেডমিণ্টন, ক্ৰিকেট আৰু আৰ্চাৰীৰ বিভিন্ন শিতানত এই স্বৰ্ণ পদককেইটা হস্তগত কৰে। পুৰুষৰ ক্ৰিকেটত ভাৰত আৰু আফগানিস্তানৰ মাজৰ ফাইনেল খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰিবলগীয়া হয়। ইয়াৰ পাছত আই চি চি ৰেংকিঙৰ ভিত্তিত ভাৰতৰ জয় ঘোষণা কৰা হয়। একেদৰে কাবাডী পুৰুষ আৰু মহিলা শাখাতেই ভাৰতে স্বৰ্ণ পদক অৰ্জন কৰে। ভাৰতৰ পুৰুষ দলে ফাইনেলত ইৰাণক পৰাভূত কৰাৰ বিপৰীতে মহিলা দলে চীনা টাইপেক পৰাস্ত কৰি স্বৰ্ণ পদক দখল কৰে। পুৰুষৰ বেডমিণ্টনৰ ডাবলছত ভাৰতৰ চিৰাগ ছেট্টী আৰু সাত্বিক ছাইৰাজ ৰংকি ৰেড্ডীৰ যুটীটোৱে সোণৰ পদক অৰ্জন কৰিছে। এছিয়াডৰ বেডমিণ্টনত এয়া ভাৰতৰ প্ৰথমটো সোণৰ পদক। ফাইনেলত যুটীটোৱে দক্ষিণ কোৰিয়াৰ প্ৰতিযোগীক 21-18, 21-16 ব্যৱধানত পৰাজিত কৰে। ভাৰতৰ পুৰুষ আৰু মহিলাৰ দবা দল দুটাই ৰূপৰ পদক অৰ্জন কৰিছে। আনহাতে মল্লযুঁজত দীপক পুনিয়াই পুৰুষৰ 84 কিলোগ্ৰাম ফ্ৰী ষ্টাইল শাখাত আৰু পুৰুষৰ কম্পাউণ্ড আৰ্চাৰী দলে ৰূপৰ পদক লাভ কৰে। একেদৰে পুৰুষৰ ব্যক্তিগত কম্পাউণ্ড আৰ্চাৰীৰ ফাইনেলত ওজাছ দেউতালে সোণ আৰু অভিষেক বাৰ্মাই ৰূপৰ পদক লাভ কৰে। নিচেই পুৱাতে ভাৰতে মহিলাৰ ব্যক্তিগত শাখাৰ কম্পাউণ্ড আৰ্চাৰীত সোণ আৰু ৰূপৰ পদক লাভ কৰে। জ্যোতি চুৰেখাভে নামে দক্ষিণ কোৰিয়াৰ চিউ ৱন চোক পৰাজিত কৰি সোণৰ পদক হস্তগত কৰে। আনহাতে অদিতি গোপীচান্দ স্বামীয়ে এই শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছৰ কাবাডীত সোণৰ পদক অৰ্জন কৰাৰ বাবে ভাৰতৰ কাবাডী দলটোক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে তেওঁলোকৰ সংকল্প আৰু দলীয় প্ৰদৰ্শনে দেশখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। শ্ৰীমোদীয়ে লগতে মল্লযুঁজৰ পুৰুষৰ 84 কিলোগ্ৰাম ওজন শাখাত ৰূপৰ পদক অৰ্জন কৰা দীপক পুনিয়াক প্ৰশংসা কৰি কয় যে তেওঁৰ সংকল্প আৰু মনোবল সঁচাকৈয়ে প্ৰেৰণাদায়ক। প্ৰধানমন্ত্ৰীয়ে সোণৰ পদক অৰ্জন কৰা পুৰুষ ক্ৰিকেট দলটোক অভিনন্দন জনাই এই জয়ক ঐতিহাসিক বুলি অভিহিত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নিজৰ শুভেচ্ছা বাৰ্তাত কয় যে দেশলৈ মুঠ 107টা পদক কঢ়িয়াই আনি ক্ৰীড়া ক্ষেত্ৰত উৎকৃষ্টতাৰ নতুন মাপকাঠি স্থাপন কৰিবলৈ সমৰ্থ হোৱা খেলুৱৈসকলক লৈ সমগ্ৰ দেশ গৌৰৱান্বিত। দক্ষিণ আফ্ৰিকাই কালি নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত শ্ৰীলংকাক 102 ৰাণত পৰাস্ত কৰে। খেলখনত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰি 5 উইকেটৰ বিনিময়ত 428 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত শ্ৰীলংকাই 44 অভাৰ আৰু 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 326 ৰাণহে কৰিবলৈ সক্ষম হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা চমুকৈ আকৌ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে সন্ত্ৰাসবাদক দেশৰ পৰা পুলিয়ে পোখাই উৎখাত কৰাৰ সময় আহি পৰিছে। কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমত 6খন নতুন আয়ুষ চিকিৎসালয় স্থাপন কৰা হ'ব বুলি ঘোষণা কৰিছে। আৰু চীনৰ হাংচৌত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে 28টা সোণ, 38টা ৰূপ আৰু 41টা ব্ৰঞ্জসহ মুঠ 107টা পদক লাভ কৰি অভিলেখ গঢ়িছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।